বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া প্ৰধান বাতৰিসমূহত আছে, বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু জ্যেষ্ঠ নেতা অমিত শ্বাহে দলৰ অভূতপূৰ্ব সাফল্যৰ বাবে বিহাৰৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 19 নৱেম্বৰত পি এম কিষাণ আঁচনিৰ 21 সংখ্যক কিস্তিৰ ধন মোকলাই দিব। কলকাতাৰ ইডেন গাৰ্ডেন্সত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ প্ৰথম টেষ্টৰ আজি প্ৰথম দিনৰ খেলৰ অন্ত দক্ষিণ আফ্ৰিকা বেটিং বিপৰ্যয়ৰ সন্মুখীন হৈছে। আৰু বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতে আজি 3টা সোণৰ পদক লাভ কৰিছে। বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত হৈছে। এই পৰ্যন্ত হোৱা ভোটগণনাত এন ডি এ 109খন আসনত জয়লাভ কৰাৰ লগতে 93খনত আগবাঢ়ি আছে। আৰ জে ডি নেতৃত্বাধীন মহামিত্ৰজোঁট যথেষ্ট পিছ পৰি আছে আৰু এতিয়ালৈকে 15খন আসনত জয়লাভ কৰাৰ লগতে 20খনত আগবাঢ়ি আছে। অন্যান্যসকলে 5খন আসনত জয়লাভ কৰিছে আৰু 1খন আসনত আগবাঢ়ি আছে। আমালৈ অহা শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে 47খনত জয়লাভ কৰাৰ লগতে 44খনত আগবাঢ়ি আছে। ইয়াৰ লগতে সহযোগী দল জে ডি ইউৱে 28খন আসন লাভ কৰাৰ লগতে 55খনত অগ্ৰগতি লাভ কৰি আছে। এন ডি এৰ অন্যতম অংশীদাৰ এল জে পিয়ে 4খন আসন লাভ কৰিছে আৰু 15খনত আগবাঢ়ি আছে। আৰ এল এমে 4খন আসনত আগবাঢ়ি আছে। আনহাতে আৰ জে ডিয়ে 1খনত জয়লাভ কৰাৰ লগতে 25খনত আগবাঢ়ি আছে। কংগ্ৰেছ দলে 1খন আসন লাভ কৰিছে আৰু 4খনত আগবাঢ়ি থকাৰ লগতে এ আই এম আই এমে 2খন আসনত জয়লাভ কৰাৰ লগতে 4খনত আগবাঢ়ি আছে। ৰঘুপুৰত মহামিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আৰ জে ডিৰ তেজস্বী প্ৰসাদ যাদৱে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ সতীশ কুমাৰৰ বিৰুদ্ধে 17,866 ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। বিজেপিৰ প্ৰাৰ্থী তথা উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে তাৰাপুৰ আসনখনৰ পৰা জয়লাভ কৰাৰ লগতে লক্ষীচৰাই সমষ্টিত বিজয় কুমাৰ সিনহাই অগ্ৰগতি লাভ কৰিছে। আলিনগৰ আসনখনত বিজেপিৰ মৈথলী ঠাকুৰ আৰু শিৱান আসনখনত বিজেপিৰ জ্যেষ্ঠ নেতা মংগল পাণ্ডে জয়লাভ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দলৰ সভাপতি জে পি নাড্ডা আৰু জ্যেষ্ঠ নেতা অমিত শ্বাহে মিত্ৰজোঁটৰ প্ৰতি দেখুওৱা ঐতিহাসিক আৰু অভূতপূৰ্ব সমৰ্থনৰ বাবে বিহাৰৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে দলৰ এই জয়ক সুশাসন, বিকাশ, সামাজিক ন্যায় আৰু জনকল্যাণৰ বিজয় বুলি অভিহিত কৰিছে। তেওঁ কয় যে জনসাধাৰণৰ এই সমৰ্থনে বিহাৰৰ উন্নয়নৰ বাবে নতুন উদ্যমেৰে কাম কৰাৰ লগতে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰখনক অধিক সবল কৰি তুলিব। শ্ৰীনাড্ডাই কয় যে বিহাৰত এন ডি এ জনসাধাৰণৰ ঐতিহাসিক সমৰ্থন লাভ কৰাটোৱে দ্বৈত ইঞ্জিনৰ চৰকাৰৰ বিকাশ কেন্দ্ৰিত আৰু জনকল্যাণমূলক আঁচনিসমূহৰ ওপৰত জনসাধাৰণৰ বিশ্বাসকেই প্ৰতিফলিত কৰিছে বুলি কয়। তেওঁ লগতে কয় যে সংখ্যাগৰিষ্ঠতা লাভ কৰাটোৱে সুশাসন, সুস্থিৰতা তথা এন ডি এৰ বিকাশক যে ৰাজ্যখনে আঁকোৱালি লৈছে তাকেই প্ৰমাণ কৰিছে। শ্ৰীনাড্ডাই কয় যে এই অভূতপূৰ্ব ফলাফলে বিকশিত বিহাৰ আৰু বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত অধিক সহায় কৰিব। ইপিনে দলৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কয় যে বিহাৰৰ জনসাধাৰণৰ প্ৰতিটো ভোট হৈছে দেশৰ সুৰক্ষা আৰু সম্পদসমূহৰ ক্ষেত্ৰত আপোচ কৰাৰ বিৰুদ্ধে চৰকাৰৰ নীতিৰ ওপৰত জনসাধাৰণৰ বিশ্বাসৰ প্ৰতীক। শ্ৰীশ্বাহে লগতে এই নিৰ্বাচনৰ সময়ছোৱাত দলীয় কৰ্মকৰ্তাসকলৰ অবিৰত কঠোৰ পৰিশ্ৰমৰো শলাগ লয়। ৰাজ্যখনৰ জনসাধাৰণৰ আস্থা আৰু আশা আকাংক্ষাসমূহ অধিক উৎসৰ্গীকৃত মনোভাৱেৰে পূৰণ কৰা হ'ব বুলিও তেওঁ নিশ্চিতি প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 19 নৱেম্বৰত পি এম কিষাণ আঁচনিৰ 21 সংখ্যক কিস্তিৰ ধন মোকলাই দিব। এই কিস্তিকে ধৰি এই আঁচনিৰ অধীনত প্ৰত্যক্ষ ধনৰ পৰিমাণ 3,70,000 কোটি টকাৰো অধিক হ'ব। ইয়াৰ জৰিয়তে দেশৰ 11 কোটিৰো অধিক কৃষক পৰিয়াল লাভান্বিত হ'ব। উল্লেখযোগ্য যে পি এম কিষাণ আঁচনিয়ে যোগ্য কৃষক পৰিয়ালসমূহক প্ৰতিবছৰে 6,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰি বিশ্বৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভ হস্তান্তৰ কাৰ্যসূচী হিচাপে পৰিগণিত হৈছে। এই আঁচনিখনে বৰ্তমান ইয়াৰ লাভৰ 25% মহিলা কৃষকসকলক প্ৰদান কৰিছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ডিজিটেল সংস্কাৰে এই আঁচনিখনক অধিক শক্তিশালী কৰি তুলিছে। মন্ত্ৰালয়ে লগতে কৈছে যে পি এম কিষাণ মোবাইল এপৰ লগতে নো ইয়ৰ ষ্টেটাছ আদিৰ লেখীয়া পৰ্টেলসমূহে সেৱাসমূহ অধিক কৃষক কেন্দ্ৰিক কৰি তোলাত সহায় কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাটত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। এই ভ্ৰমণকালত তেওঁ চুৰাটত নিৰ্মাণৰত বুলেট ৰেল ষ্টেচন পৰিদৰ্শন কৰি মুম্বাই আহমেদাবাদ সংযোগী তীব্ৰবেগী ৰেল কৰিডৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। ইয়াৰ পাছত শ্ৰীমোদীয়ে নৰ্মদা জিলাৰ দেৱমগ্ৰ মন্দিৰ দৰ্শন কৰি পূজা অৰ্চনা আগবঢ়াব। তেওঁ লগতে ধৰতী আবা বিৰচা মুণ্ডাৰ 150 সংখ্যক জয়ন্তী উপলক্ষে ডেডিয়াপাৰাত আয়োজিত এটা অনুষ্ঠানতো অংশ ল'ব আৰু এই অনুষ্ঠানতেই প্ৰধানমন্ত্ৰী মোদীয়ে 9,700 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত ৰটাৰী তেজাস উইংছ অফ চেঞ্জ মুকলি কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে সাক্ষৰতাৰ প্ৰসাৰৰ লগতে বিশুদ্ধ পানীৰ যোগান সুনিশ্চিত কৰা, পৰিৱেশ সংৰক্ষণ আৰু শান্তি স্থাপনৰ ক্ষেত্ৰত ৰটাৰীৰ অৱদানক ভূয়সী প্ৰশংসা কৰে। ৰটাৰীৰ সেৱা দৰ্শন সেৱাই পৰম ধৰ্ম এই ভাৰতীয় আদৰ্শৰ ওপৰত আধাৰিত বুলি তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপদ য়েছু নায়কে আজি নতুন দিল্লীৰ 44 সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা শক্তি মন্ত্ৰালয়ৰ এটা পেভিলিয়ন মুকলি কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনায়কে কয় যে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আদৰ্শক প্ৰতিফলিত কৰি এই শক্তি পেভিলিয়নটোৱে দেশৰ শক্তি যাত্ৰাৰ বিকাশৰ ধাৰা প্ৰদৰ্শন কৰিব। তেওঁ কয় যে ইয়াৰ জৰিয়তে পৰম্পৰাগত শক্তিৰ পৰা স্বচ্ছ শক্তিলৈ ভাৰতৰ বিকাশৰ গতিৰ লগতে জনসাধাৰণ কেন্দ্ৰিক, প্ৰযুক্তিগত, ব্যাপক তথা বহনক্ষম শক্তি পৰিৱেশতন্ত্ৰৰ বিষয়ে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি ৰাজকোট ৰেল ষ্টেচনৰ পৰা ৰাজকোট আৰু পোৰবন্দৰৰ মাজত চলাচল কৰিবলগীয়া এখন বিশেষ ৰেলগাড়ী যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমাণ্ডাভিয়াই কয় যে ৰাজকোট আৰু পোৰবন্দৰৰ মাজত দুখন নতুন ৰেলগাড়ীয়ে সৌৰাষ্ট্ৰ অঞ্চলৰ বিকাশত বিশেষ অৰিহণা যোগাব। হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেত্ৰী কামিনী কৌশলৰ যোৱা নিশা মুম্বাইৰ নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 98 বছৰ। 1944 চনত নিশানগৰ বোলছবিত কৰা অভিনয়েৰে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা কামিনী কৌশলে 7 দশকৰো অধিক কালজুৰি দৰ্শকৰ মন জয় কৰিবলৈ সমৰ্থ হৈছিল। তেওঁ দিলীপ কুমাৰ, দেৱানন্দ আৰু ৰাজ কাপুৰকে আদি কৰি হিন্দী চলচ্চিত্ৰ জগতৰ বহুতো জনপ্ৰিয় অভিনেতাৰ সৈতে কাম কৰি হিন্দী চলচ্চিত্ৰৰ সোণালী যুগৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হিচাপে খ্যাতি লাভ কৰিছিল। শেষবাৰৰ বাবে 2022 চনত 95 বছৰ বয়সত তেওঁ আমিৰ খানৰ লাল সিং সাদ্দা নামৰ বোলছবিখনত অভিনয় কৰিছিল। কলকাতাৰ ইডেন গাৰ্ডেনছত আজি আৰম্ভ হোৱা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ প্ৰথম টেষ্টৰ আজি প্ৰথম দিনা ভাৰতীয় বলাৰসকলৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত দক্ষিণ আফ্ৰিকাৰ বেটিং বিপৰ্যয় ঘটে। দক্ষিণ আফ্ৰিকাই 159 ৰাণ কৰি আটাইকেইটা উইকেট হেৰুৱাই প্ৰথম ইনিংছ সামৰে। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাই 14 অভাৰত 27 ৰাণ দি 5টা উইকেট দখল কৰে। মহম্মদ চিৰাজ আৰু কুলদীপ যাদৱে 2টাকৈ আৰু অক্ষৰ পেটেলে 1টা উইকেট দখল কৰে। ভাৰতে নিজৰ প্ৰথম ইনিংছ স্বচ্ছন্দে আৰম্ভ কৰে যদিও ব্যক্তিগত 12 ৰাণত ভাৰতৰ অপেনাৰ যশস্বী জয়ছৱাল য়ানছেনৰ বলত আউট হয়। প্ৰথম দিনৰ সামৰণিত ভাৰতে 1টা উইকেটৰ বিনিময়ত 37 ৰাণ সংগ্ৰহ কৰিছে। কে এল ৰাহুলে 13 আৰু ৱাশ্বিংটন সুন্দৰে 6 ৰাণত বেট ধৰি আছে। বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ 2025 প্ৰতিযোগিতাত আজি ভাৰতে 3টা সোণৰ পদক লাভ কৰি এছিয়ান আৰ্চাৰীত উদীয়মান শক্তি কেন্দ্ৰ হিচাপে নিজৰ স্থিতি অধিক সুদৃঢ় কৰিছে। ভাৰতে আজি প্ৰতিযোগিতাৰ ৰিকাৰ্ভ শাখাত 2টা ব্যক্তিগত সোণৰ পদক লাভ কৰাৰ লগতে দলীয় শাখাত 1টা সোণৰ পদক লাভ কৰিছে। দেশৰ আৰ্চাৰী সংস্থাই প্ৰকাশ কৰা অনুসৰি ভাৰতৰ অংকিতা ভাকতে কোৰিয়াৰ চুহিয়ন নামক 7-3 ব্যৱধানত পৰাস্ত কৰি মহিলাৰ ৰিকাৰ্ভৰ ব্যক্তিগত শাখাৰ স্বৰ্ণপদক লাভ কৰে। একেদৰে ভাৰতৰ ধীৰাজ বুম্বাদেৱৰাই ৰাহুলক 6-2 ফলাফলত পৰাস্ত কৰি পুৰুষৰ ৰিকাৰ্ভৰ ব্যক্তিগত শাখাৰ সোণৰ পদক লাভ কৰে। আৰ্চাৰী সংস্থাই প্ৰকাশ কৰা মতে ধীৰাজ হৈছে এছিয়ান চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ধনুৰ্বিদ। দলীয় শাখাত ভাৰতৰ যশদীপ ভোগে, অতনু দাস আৰু ৰাহুলৰ দলটোৱে কোৰিয়াৰ বিৰুদ্ধে 5-4 ফলাফলত জয়লাভ কৰি সোণৰ পদক অৰ্জন কৰিছে। আৰ্চাৰী সংস্থাই খেলুৱৈসকলক তেওঁলোকৰ একাগ্ৰতা, অনুশাসন আৰু চাপৰ মাজত সুস্থিৰ হৈ খেলাৰ বাবে প্ৰশংসা কৰাৰ লগতে এই প্ৰদৰ্শনক দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৰ্ষণ পঢ়ি দিছো। বিহাৰৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চাৰ বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু জ্যেষ্ঠ নেতা অমিত শ্বাহে দলৰ অভূতপূৰ্ব সাফল্যৰ বাবে বিহাৰৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 19 নৱেম্বৰত পি এম কিষাণ আঁচনিৰ 21 সংখ্যক কিস্তিৰ ধন মোকলাই দিব। কলকাতাৰ ইডেন গাৰ্ডেনছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ প্ৰথম টেষ্টৰ আজি প্ৰথম দিনৰ খেলৰ অন্ত দক্ষিণ আফ্ৰিকা বেটিং বিপৰ্যয়ৰ সন্মুখীন হৈছে। আৰু বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতে আজি 3টা সোণৰ পদক লাভ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।